والذين يتوفون منكم ويذرون أزواجا يتربصن بأنفسهن أربعة أشهر وعشرا فإذا بلغن أجلهن فلا جناح عليكم فيما فعلن في أنفسهن بالمعروف والله بما تعملون خبير
আর তোমালোকৰ মাজৰ যিসকলে স্ত্ৰীক এৰি থৈ মৃত্যুবৰণ কৰে সিহঁতৰ স্ত্ৰীসকলে চাৰি মাহ দহ দিন অপেক্ষা কৰিব লাগিব অৰ্থাৎ ইদ্দত পালন কৰিব লাগিব তাৰপিছত যেতিয়া সিহঁতে নিজৰ ইদ্দতকাল পূৰ্ণ কৰিব তেতিয়া বিধি মোতাবিক নিজৰ বাবে কিবা অৰ্থাৎ সৌন্দৰ্য বা বিবাহ কৰিলে তাত তোমালোকৰ কোনো পাপ নহ'ব আৰু তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সম্যক অৱগত